ৰোমীয়সকলৰ প্ৰতিপত্ৰ ৬ অধ্যায়। বিশ্বাসৰ ফল ধৰ্মাচৰণ। তেনেহলে আমি কি ক'ম? অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিমনে? এনে নহওক, পাপৰ সমনে মৰা যি আমি তাত পুনৰ কেনেকৈ জীয়াই থাকিম? নতুবা আমি যিমান লোক খ্ৰীষ্ট যীশুৰ উদ্দেশ্যে বাপ্তাইজিত হলো, সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো, ইয়াক আপোনালোকে নাজানে নেকি? এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃতসকলৰ মাজৰ পৰা তোলা হ'ল, তেনেকৈ আমিও যেন নতুনতা জীৱন যাপন কৰোঁ। এইকাৰণে বাপ্তিষ্মৰ যোগেদি আমি তেওঁৰে সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলোঁ। কিয়নো তেওঁ মৃত্যুৰ সদৃশ্যৰে আমি যদি সংযুক্ত হলোঁ, তেনেহ'লে উত্থানৰ সদৃশ্যৰেও সংযুক্ত হ'ম। আমি যেন পুনৰ পাপৰ সেৱক নহওঁ, এইকাৰণে এই পাপময় শৰীৰ বিনষ্ট হ'বৰ বাবে আমাৰ পুৰণি পুৰুষক তেওঁৰে সৈতে ক্ৰুচত দিয়া হ'ল, ইয়াক আমি জানো। কিয়নো যিজন মৰিল তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হ'ল। কিন্তু আমি যদি খ্ৰীষ্টৰ সৈতে মৰিলোঁ, তেনেহ'লে তেওঁৰ সৈতে যে জীয়াই উঠি জীৱনৰো ভাগী হ'ম, সেই বিষয়ে আমি বিশ্বাস কৰোঁ। কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট, তেওঁ পুনৰ কেতিয়াও নমৰে, আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুনৰ প্ৰভুত্ব কৰিব নোৱাৰে, ইয়াকো আমি জানো। কাৰণ তেওঁ যি মৃত্যু ভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে। কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে। সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীশু জীয়াই থকাটো বুলি গণ্য কৰক। এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বহিভূত হ'বলৈ আপোনালোকৰ মৰ্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব। নিজ নিজ অংগ প্ৰত্যংগবোৰক অধাৰ্মিকতাৰ সঁজুলিস্বৰূপে পাপলৈ সমৰ্পণ নকৰিব, কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমৰ্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অংগ প্ৰত্যংগবোৰ ধাৰ্মিকতাৰ সঁজুলিস্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক। কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব, কাৰণ আপোনালোক বিধানৰ অধীন নহয় কিন্তু অনুগ্ৰহেৰে অধীন হৈ আছে। তেনেহ'লে কি আমি বিধানৰ অধীন নহয় কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিমনে? এনে নহওক, মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাসস্বৰূপে সমৰ্পণ কৰে, সেইটো আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানেনে? কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ'ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ'ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক। আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ'ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস। আপোনালোকৰ মাংসৰ দুৰ্বলতাৰ কাৰণে মই মানুহৰ দৰে কৈছোঁ, কিয়নো আপোনালোকে যেনেকৈ পূৰ্বতে অধৰ্মৰ কাৰণে নিজ নিজ অংগ প্ৰত্যংগবোৰক অহুচিতা আৰু অধৰ্মৰ অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে নিজ নিজ অংগ প্ৰত্যংগবোৰক দাসস্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক। কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল। তেনেহ'লে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু। কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে, আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন। কিয়নো পাপৰ বেচ মৃত্যু, কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন।